Good evening, Itu Agashwani Kohima. Samlaga Kobur Puria Sim Kungnongla, Pohila Headlines. President Mormobra, Manukan Logode Ita Independent India Bra, Develop India de Bodley Koridibuli, Nichur Dedicate Koribuli Koise. Governor Nan Kishore Yadav Bra, Independence Day Greetings Janagina, Democratic Values de Commitment Rakibuli Honored Kurise. Desh Bra, 88 Independence Yedu Kali Manabuli Asi, Aro, Chief Minister Rio Bra, Central Inter-Ministerial Team Logot Nagaland de Monsoon Laga Impact de Debriefing Rakise. Itia, Pura Khobar. President Draupadi Murmu Bra, Banukhan Lukot Ikta Independent India Do Developed India De Bodli Kurigena, Kuriboli Kam Kurigena, Unuti Aro Har Janta Laga Suvidha Do Viksit Baharat Banai Diboli Laga Subsid Dorkar Rakhi Ase Koi Se. 88 Independence De Laga AFD Desh Lukot Address Kuria De, Srimati Murmu Bra, India Aro Videsh De, Banukhan Lukot De Greetings Janai Gena Independence De Do National Festival Hisabi Khushi Aro Garv Lukot De Manaboli Koi Se.
स्वतंत्रता दिवस की पूर्व संध्या पर आप सभी को मैं इस राष्ट्रीय पर्व की हार्दिक बधाई देती हूँ। हमारा तिरंगा हमारे स्वाधीनता का प्रतीक है, इसे हम पूरी शान से फहराते हैं। 15 अगस्त 1947 के दिन भारत माता पराधीनता की बेड़ियों से मुक्त हुई। सभी देशवासी स्वतंत्र भारत की नियति के निर्माता बने। हम भारत के लोग अपने सपनों को साकार करने के अवसरों का उपयोग कर सके और भारत को सर्वश्रेष्ठ राष्ट्र बनाने की भावना से कार्य करें, इसी में स्वतंत्रता की सार्थकता है।
ट्रैब्रोगोसी की तिरंगा तो देश लगा आजादी लगा निशाना से और अगस्त 15, 1947 इंडिया तो कॉलोनियल रोल पर आजाद हुए गिना इंडिपेंडेंट इंडिया बनाई दिसे प्रेसिडेंट बाकोसी की हर इंडिया लगा उन्नति और सुविधा तो विकसित भारत बनावले लगा असल भावना से देश प्रेम लगा आत्मा करुणी माटी गिना श्रीमती मुर्मू पर मानुखान लोगों की स्वतंत्र भारत तो विकसित भारत की पोटली कर दी बोले और देश लगा भावना दे नीचो डेडिकेट कर अनुरोध कर Governor Nand Kishore Yadav Pra Nagaland Laga Manukhan Logot 88 Independence Laga AFD Greetings Janaise State Laga Manukhan Logoti Dalaga Customary Address the Governor Ba Azati Karne Larai Korea Road Desh Muram Korea Khan Logoti Mandisi Jun Laga Palitan Bra India Laga Azati Paisi Aro Manukhan Logot Niyai Equality or Democracy Laga Values the Commitment Wapas Rakibale Koise India Aki Barhaija Aro Viksit Baharat 2047 Laga Sapna Kanjan Aidigina Governor Yadav Prakwisiki Nagaland Babhi Desh Laga Unuti Karni Dorkar Kam Kuribuli Thakya Se Dabra Naujuban Karni Dangar Hobita Mahila Empowerment Kisan Kan Karni Madad Environmental Bachab Diboli Aro Community Ba Bhaklua Masbut Kuri Diboli Koi Se Governor Ba Manukhan Logodi Bhavana Namilia Khan Charikina Shanti Aro Aki Jaboli Milai Gina Kam Kuribuli Onorat Kuri Se
The future of Nagaland and India depends on our ability to work together beyond differences of tribe, region, language, religion, or political affiliation. The strength of our democracy lies in our diversity, and our progress depends upon our unity. Let us foster a spirit of understanding, tolerance, and cooperation, recognizing that we are all partners in the shared task of nation building. As we commemorate 80 years of independence, let us reaffirm our commitment to building a peaceful, progressive, and prosperous Nagaland.
Desh Bra, 88 Independence Day to Kali Manabali Ase. Pratan Mantri Narendra Modi Bra Loigena celebrations to iconic Red Fort Delhi Di Rakibula Ase. Indian Air Force Laga Duita Mi-17 Helicopters Bra Phulpati Girai Dibula Ase. National Flag Kholai Dialogo Di 21 Gun Salute Dibula Ase. Phulpati Girai Di Apasuti Pratan Mantri Bra Desh Lokot Red Fort Laga Ramparts Bra Kothakuri Bula Ase. Amika Laga Correspondent Babishi Jankari Honibali Babo.
Grand event is set to commemorate 150 years of the enduring legacy of the national song Vande Mataram and celebrate the energy, aspirations and pivotal contribution of Yuva Shakti in driving India's journey towards Viksit Bharat by 2047. For the first time, Vande Mataram will be rendered during the celebrations at Red Fort. The cadets of National Cadet Corps and My Bharat volunteers will sing the national song Vande Mataram followed by the national anthem. A total of 2,500 cadets of Army, Navy and Air Force and My Bharat volunteers will participate in the celebration. Around 5,000 special guests from different walks of life have been invited to witness the celebrations at Red Fort. These include artisans under PM Vishwakarma scheme, women entrepreneurs under PM Mudra Yojana, street vendors under PM Swanidhi, and taxi drivers of Bharat Taxi. Delhi police has also made elaborate security arrangements in the national capital. Around 15,000 security personnel from various agencies have been deployed. 1,000 CCTV cameras have also been installed at the Red Fort. To promote patriotic fervor among citizens and celebrate Independence Day, a number of band performances are being held at 343 prominent locations across the country. With Dipendra, Anand Kumar, Akashwani News, Delhi.
Chief Minister Nipiri Bra, Central Interministerial Team Logot, Nagalandi Monsoon Laga impacted debriefing Ajirakise. Sri Riobra, Central Team Logoti, field visit Jaikina State Lagavista Saijakarni Monkushi Janase. Tabrakosiki Monsoon do Itiabi Jarigina, Savdhan Rakia Logoti, sub level Tayar Rakiase. Meeting Somoti Line Departments Bra, Noxan Huakan Assessment, our ground reports DC Aro, Central Team Bra, findings Kan, field visit Bra, Bakurigina Monsoon Bra, Bishin Noxan Huakan. মানিছে আকাশবাণী কোহিমাৰ পৰা আপুনি খান লগতে খবৰ আনি দি আছে তাজা খবৰ শুনিব কাৰণে আমি খান লগা এক চেণ্ডেলছ এ আই আৰ নিউজ চেলাৰ্ছ আৰু এ আই আৰ আণ্ডাৰস্কৰ কোহিমা দি ফলো কৰিবি আপুনি খান পৰা ইটো খবৰটো নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল এ আই আৰ নিউজ কোহিমাৰ পৰা শুনিবলৈ পাব ৱেলকাম বেক আপুনি খান চাম লগা খবৰ শুনি আছে নাগালেণ্ড লগা দুইটা পুলিচ অফিচাৰ্ছ লগতে প্ৰেচিডেণ্টছ মেডেল ফৰ ডিষ্টিংগুইছ চাৰ্ভিছ আৰু মেডেল ফৰ মেৰিটৰিয়াছ চাৰ্ভিছ দিছে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ বা 301 মেডেলছ ফৰ গেলেণ্ট্ৰি লগা লিষ্ট দি 272 পুলিচ পাৰ্চনেল আৰু 21 ফায়াৰ চাৰ্ভিছ পাৰ্চনেল মিলাই কিনে ইণ্ডিপেণ্ডেন্স ডে 2026 লগা অফিচাৰ ডে লিষ্টটো আজি ৰিলিজ কৰি দিছে ইনস্পেক্টৰ জেনেৰেল অফ পুলিচ এডমিনিষ্ট্ৰেশ্যন ভি টি লেলি জশ্যমৰ লগতে প্ৰেচিডেণ্টছ মেডেল ফৰ ডিষ্টিংগুইছ চাৰ্ভিছ ডি চি আৰু ইনস্পেক্টৰ জেনেৰেল অফ পুলিচ আৰু স্পেচিয়েল ছেক্ৰেটাৰী হোম লিমা চেনব জামিয়াৰ লগত মেডেল অফ ডিষ্টিংগুইছ চাৰ্ভিছ দিছে প্ৰেচিডেণ্টছ মেডেল ফৰ ডিষ্টিংগুইছ চাৰ্ভিছটো চাৰ্ভিছ দি এটা খাছ ৰেকৰ্ড থকাৰ কাৰণে আছে আৰু মেডেল ফৰ মেৰিটৰিয়াছ চাৰ্ভিছটো ৰিচৰ্চফুলনেছ আৰু মন দি কিনে ডিউটি কৰাৰ কাৰণে আছে গুৰু বিশু জো ফিচাওব্ৰা সংগীত নাটক একাডেমি পুৰস্কাৰ 2024 পাই কিনে আজি ডিমাপুৰি ৱাপেছ আহিছে জীৱনটো তাইৰ পৰা জীৱন পুৰা ফক আৰু ট্ৰাইবেল মিউজিকৰণি কাম কৰিছে তাইৰ লগতে পাৰিবাৰ সাথি খান ৱেলভিচিয়াছ আৰু ৱেষ্টাৰ্ণ চাকিচাং হ' লগা মেম্বাৰ্ছ পৰা স্বাগত কৰিছে ফিচাওব্ৰা ঈশ্বৰৰ লগতে খুশি জনাই কিনে ডাইৰেক্টৰেট অফ আৰ্ট এণ্ড কালচাৰ গভৰ্ণমেণ্ট অফ নাগালেণ্ড এন ই জেড চি চি আৰু সংগীত নাটক একাডেমিৰ লগতে তাই খান মদত কৰণি ধন্যবাদ
My father, he don't know how to read and write. Holy be that culture, be she khushi hoy kina. Hoda hai culture amika. Sikhai thaka para ame inika. Aji whole India biraiche. Aro foreign Singapore, Bhutan, aro Pakistan, India border de bhi jaikina perform kurishe.
গুৰু ফিচাওব্ৰা ট্ৰেডিশ্যনেল ছংছ পৰা ইতিহাস আইডেণ্টিটি আৰু নাগা মানুহ লগা ভেলুজ জতম কৰি ৰাখিছে আৰু নাও জৱান জেনেৰেশ্যনছ লগতে শিকাই কিনা কমিউনিটি লগা ধুন মিউজিকেল হেৰিটেজটো জাৰি ৰাখিবলৈ অনুৰোধ কৰিছে মিনিষ্ট্ৰী ফৰ হাই এডুকেশ্যন আৰু টুৰিজম টেমচেন ইম নালং পৰা মুকুকচুং কলেজ অফ টিচাৰ এডুকেশ্যন এম চি টি ই লগা নতুন একাডেমিক বিল্ডিংটো আজি খোলাই দিছে মাধু জমা থাকিয়া খান লগতে কথা কৰে শ্ৰী আলং পৰা নতুন ফেচিলিটিটো ষ্টেট কাৰণে ডাঙৰ সফলতা আছে আৰু ষ্টুডেণ্টছ খান নাগালেণ্ড আৰু বাহাৰ বা ইনষ্টিটিউশ্যন দি কোৱালিটি টিচাৰ এডুকেশ্যন ল'বলৈ পাৰিব তাৰ পৰা হাই এডুকেশ্যন ডিপাৰ্টমেণ্ট প্ৰজেক্টছ দি 40 বেড গাৰ্লছ হোষ্টেল এম চি টি এ পি এম ওচিয়া স্কিম নিচিৰি আৰু এটা নতুন মডেল কলেজ মংগলমবাদী বনাবলীৰ লগত ষ্টেটি দোচৰ প্ৰজেক্টছ মিলাই কিনে জনাই দিছে মিনিষ্ট্ৰী বা নাগা ট্ৰাইবছ মাজুদি মিলা জোৰা কৰিবলৈ আৰু ষ্টেট লগা উন্নতিৰ কাৰণে একে এজেণ্ডা দি কাম কৰিবলৈ অনুৰোধ কৰিছে তাইৰ পৰা টি জি এছ কাণ্ড চিপাহী খান হিচাপ জনাই কিনে নিজৰ সময় আৰু কামৰা ষ্টুডেণ্ট শিকাই কিনে সমাজ লগা ভৱিষ্যৎ বনাই আছে কৈছে ইউনিয়ন হোম মিনিষ্ট্ৰী অমিত শ্বাহ আৰু ডিফেন্স মিনিষ্ট্ৰী ৰাজনাথ সিং বা পাৰ্টিশ্যন দি জীৱা নকচান হোৱা আৰু দুখ হোৱা খান চব লগতে পাৰ্টিশ্যন হৰৰ ৰিমেম্বৰেঞ্চ দিন দি আজি মান দিছে এটা ছ'চিয়েল মিডিয়া পষ্টে শ্ৰী শ্বাহ পৰা বেছি জীৱা নকচান কৰিয়া পোলাই যোৱা আৰু দুখ হোৱা খান ইয়াত কৰি কিনে ইটো ইয়াত ৰাখিয়া পৰা আলাক আলাক ভাগ কৰি দিয়া ফৰ্চেছ ৰখাই দি বুলি কৈছে শ্ৰী সিং বা মিলিয়নছ পৰা দুখ পা জনাই দি কিনে তাই খান লগা বাহাদুৰ বালিদান আৰু জীৱন নিজৰ জীৱন ৱাপাছ বনাই দিয়া দি সন্মান দিছে আৰু মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ নিচিডি ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়ালৈকে অফিচৰ পৰা চেঞ্চিছ 2027 কাৰণে হাউচ হোল্ড স্কেজুৱেল্ড কাৰণে কুৱেশ্যনাৰিজ জনাইছে। কুৱেশ্যনাৰিজ দি 40 কুৱেশ্যনছ থাকি কিনে বাবা মা লগা জানকাৰী, আধাৰ, মোবাইল নম্বৰ, বেংক একাউণ্টছ কিমান থাকি, ট্ৰেভেল টু প্লেচ অফ ৱৰ্ক, ধৰ্ম আৰু জাতি মিলাই কিনে আছে। গভৰ্ণেন্স কাৰণে চেঞ্চিছটো সবচে দৰকাৰ হাতিয়াৰ হৈ কিনে নেক্সট ডিকেট কাৰণে ইণ্ডিয়া লগা উন্নতি প্লানিং নিমিত্তে ফাউণ্ডেশ্যন দি আছে। লাষ্ট চেঞ্চিছটো 2021 দি ৰাখিছে। খবৰ চেষ্টি হেডলাইনছ দুবাৰ জনাই আছে। প্রেসিডেন্ট মর্মোবরা মানুখান লগতে একটা ইন্ডিপেন্ডেন্ট ইন্ডিয়া বা ডেভেলপড ইন্ডিয়া দি বদলি করে দিবলে নিজের ডেডিকেট করি বলে কয়েছে। গভর্নর নন্দ কিশোর যাদব পর ইন্ডিপেন্ডেন্স দি গ্রিটিংস জানাই কিনে ডেমোক্রেটিক ভ্যালুস দি কমিটমেন্ট রাখি বলে অনুরোধ করেছে। দেশ পর 88 ইন্ডিপেন্ডেন্স ডে তো কালি মানাবলে আছে আর চিফ মিনিষ্টার রিও পর সেন্ট্রাল ইন্টার মিনিষ্ট্রিয়াল টিম লগত নাগাল্যান্ড দি মনসুন লগা ইম্প্যাক্ট ডি ব্রিফিং রাখিছে। আর এইটার লগত আজি চাম লগা খবর ইমান শেষ করে আছি। শুনে থাকিবি আহিয়াকালি ফুজুর 7:25 মিনিটে নাগামিজ খবর আনি দিবলে আছে।